فَإِنْ آمَنُوا بِمِثْلِ مَا آمَنْتُمْ بِهِ فَقَدِ اهْتَدَوْا وَإِنْ تَوَلَّوْا فَإِنَّمَا هُمْ فِي شِقَاقٍ فَسَيَكْفِيكَهُمُ اللَّهُ وَهُوَ السَّمِيعُ الْعَلِيمُ
এতেকে তোমালোকে যেনেকৈ ইমান আনিছা সিহঁতেও যদি তেনেকৈ ইমান আনে তেন্তে সিহঁত নিশ্চয় হৃদায়ত প্ৰাপ্ত হ'ব আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট আৰু তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ